এয়া আকাশবাণী। বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জীৱিত কৰি তুলি আহিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি দিল্লীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়েনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোৰ্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে আৰু ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰীক্ষিত সোমানীৰ যুটিটো বেংগালুৰু অপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জীৱিত কৰি তুলি আহিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমৰ এটা ব্লগযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এইবাৰ 144 বছৰৰ পাছত মহাকুম্ভৰ যোগ পৰিছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন অধ্যায়ৰ বাৰ্তা দিছে। এই বাৰ্তা হৈছে বিকশিত ভাৰতৰ বাৰ্তা বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে এই মহাকুম্ভ মেলাত দেশ বিদেশৰ বিভিন্ন জাতি তথা আদৰ্শৰ লোকে অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে এগৰাকী নাগৰিক হিচাপে মই এয়ে কামনা কৰোঁ যে আমি যেন আমাৰ পূৰ্বপুৰুষ আৰু সাধু সন্তসকলৰ স্মৃতিৰ পৰা নতুন অনুপ্ৰেৰণা লাভ কৰিব পাৰোঁ। তেওঁ লগতে জনসাধাৰণক একতাৰ পথ প্ৰদৰ্শনৰ মূল নীতি হিচাপে গ্ৰহণ কৰিবলৈ আৰু দেশৰ প্ৰতি সেৱা ভগৱানৰ সেৱা হিচাপে লৈ কাম কৰি যাবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱন ডেৰ লেয়েনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ লেয়েন কালি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয়। তেওঁৰ সৈতে ইউৰোপীয় আয়োগৰ 27গৰাকী আয়ুক্তৰ ভিতৰত 22গৰাকী আয়ুক্তও ভাৰতলৈ আহিছে। ইউৰোপীয় দেশসমূহৰ আয়ুক্তসকলক লৈ গঠিত কলেজ অৱ কমিশ্যনাৰৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্ৰমণে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত আয়ুষ খণ্ডৰ এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে প্ৰতিষেধমূলক স্বাস্থ্যসেৱা, ঔষধি উদ্ভিদৰ খেতিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ বিকাশ আৰু পৰম্পৰাগত ঔষধৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থিতি সবল কৰাত খণ্ডটোৰ অৱদান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে বিশ্বজুৰি আয়ুষৰ গ্ৰহণযোগ্যতা আৰু স্থায়ী বিকাশ তথা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি খণ্ডটোৰ স্থিতিস্থাপকতা আৰু বিকাশ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে গৱেষণা আৰু উদ্ভাৱনত গুৰুত্ব আৰোপ কৰি আয়ুষ খণ্ডক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলেও বৈঠকত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত জাহায়ে খুচৰু 2025 কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। চুফী সংগীতৰ এই বিশাল মহোৎসৱৰ এইবাৰ 25 বছৰ উদযাপন কৰা হৈছে। কাইলৈৰ পৰা দুদিনীয়াকৈ আয়োজিত এই মহোৎসৱত আমিৰ খুচৰুৰ পৰম্পৰা উদযাপনৰ উদ্দেশ্যে বিশ্বৰ ভিন্ন প্ৰান্তৰ বহুতো শিল্পীৰ সমাগম ঘটিব। বিখ্যাত চিত্ৰ নিৰ্মাতা তথা শিল্পী মুজাফৰ আলীয়ে 2001 চনত এই সংগীত মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। মহোৎসৱৰ সময়ত শ্ৰীমোদীয়ে এখন জিলা এটা শিল্প নীতিৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ চিত্ৰকলা, চুটি ছবি আৰু হস্তশিল্প আদি প্ৰদৰ্শিত হ'বলগীয়া তেহ বাজাৰো পৰিদৰ্শন কৰিব। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ এদিনীয়া ভ্ৰমণসূচীৰে আজি পশ্চিমবংগলৈ যাব। এই ভ্ৰমণৰ সময়ত শ্ৰীধনখৰে বীৰভূম জিলাত থকা পবিত্ৰ শক্তিপীঠ তাৰাপীঠ দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব। উপৰাষ্ট্ৰপতিগৰাকীয়ে গৌৰীয় মিছনৰ প্ৰতিষ্ঠাপক আচাৰ্য শ্ৰী লা ভক্তি সিদ্ধান্ত সৰস্বতী গোস্বামী প্ৰভুপাদৰ 150 বছৰীয়া জয়ন্তী উদযাপনৰ সামৰণি কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিশিষ্ট পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপণৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে 1930 চনত নোবেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে আজি দেশৰ ভিন্ন প্ৰান্তত ভিন ভিন বিষয়ৰ ওপৰত ভিত্তি কৰি বিজ্ঞান যোগাযোগৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিমন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত ভাগ ল'ব। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ বাবে বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব বহন কৰিব পৰাকৈ ভাৰতীয় যুৱ প্ৰজন্মৰ সবলীকৰণ। বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোৰ্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। তেওঁ পৰৱৰ্তী 3 বছৰলৈ এই পদত থাকিব। শ্ৰীপাণ্ডে মাধৱী পুৰী বোছৰ স্থলাভিষিক্ত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি কমিটীয়ে ছেবিৰ নতুন অধ্যক্ষ হিচাপে তুহিন কান্ত পাণ্ডেৰ নিযুক্তিত অনুমোদন জনাইছে। বিহাৰ, পশ্চিমবংগ, ছিক্কিম আৰু নেপালৰ ভালেমান অংশত আজি নিচেই পুৱা ৰিক্টাৰ স্কেলত 5.5 প্ৰাবল্যৰ এটা ভূঁইকঁপৰ জোকাৰণি অনুভূত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভৌগোলিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে প্ৰায় 2:36 অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ নেপালৰ বাগমতি জিলাৰ কোদাৰীত আছিল। পশ্চিমবংগৰ শিলিগুৰি, ছিক্কিমৰ বিভিন্ন অংশ আৰু বিহাৰৰ দাৰভাংগাকে ধৰি বিভিন্ন অঞ্চলত এই ভূঁইকঁপৰ জোকাৰণি অনুভূত হয়। দিল্লী চৰকাৰে আজি দিল্লী বিধানসভাত পূৰ্বৰ আম আদমী পাৰ্টীৰ কাৰ্যকালৰ সৈতে জড়িত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখাগাৰ চমুকৈ কেগৰ আন এখন প্ৰতিবেদন দাখিল কৰিব। জনস্বাস্থ্য আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা ব্যৱস্থাপনা সন্দৰ্ভত এই প্ৰতিবেদনখন প্ৰস্তুত কৰি উলিওৱা হৈছে। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই বিধানসভাত আজি এই প্ৰতিবেদনৰ প্ৰতিলিপি দাখিল কৰিব। ইয়াৰ দুদিন পূৰ্বে বিধানসভাত আপ চৰকাৰৰ সুৰা নীতি সন্দৰ্ভত কেগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই কালি নতুন দিল্লীত বসুধৈৱ কুটুম্বকম শীৰ্ষক 10ম ভাৰত আন্তঃৰাষ্ট্ৰীয় নৃত্য আৰু সংগীত মহোৎসৱত অংশগ্ৰহণ কৰে। এই মহোৎসৱত ডঃ জয়শংকৰ আৰু ছাক্সেনাই দেশৰ লগতে ৰাছিয়া, মংগোলীয় আৰু ৰাৱাণ্ডাৰ শিল্পীসকলৰ নৃত্য গীত আদি উপভোগ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডা দুদিনীয়া ভ্ৰমণসূচীৰে কালি ওড়িশাৰ ভুৱনেশ্বৰত উপস্থিত হৈছে। মন্ত্ৰীগৰাকীয়ে আজি পুৰীত আয়োজিত ভাৰতৰ জনস্বাস্থ্য সেৱা ব্যৱস্থাত উদ্ভাৱন আৰু ভাল তথা অনুকৰণীয় অভ্যাস বিষয়ক 9ম ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে 1600 উমৈহতীয়া পুনৰীক্ষণ অভিযানৰ প্ৰতিবেদনো মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে এই সন্মিলনৰ আয়োজন কৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, স্বাস্থ্যমন্ত্ৰী ডঃ মুকেশ মহালিং আৰু বিভিন্ন ৰাজ্যৰ স্বাস্থ্য সচিবসকলে সন্মিলনৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছে। সন্মিলনৰ পাছত শ্ৰীনাড্ডাই পুৰীৰ শ্ৰীজগন্নাথ মন্দিৰ পৰিদৰ্শন কৰিব। আজি বিয়লি মন্ত্ৰীগৰাকীয়ে বিজেপিৰ নেতা তথা কৰ্মকৰ্তাসকলৰ সৈতেও মিলিত হোৱাৰ কথা আছে। ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰীক্ষিত সোমানীৰ যুটিটো বেংগালুৰু অপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। সিদ্ধান্ত আৰু পৰীক্ষিতৰ যুটিটোৱে কালি কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত নিকোলাছ মেজিয়া আৰু বাৰ্নাৰ্ড টমিক 7-5, 6-0 পোনপটীয়া ছেটত পৰাস্ত কৰে। সিদ্ধান্ত আৰু পৰীক্ষিত আজি ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ ব্লেক বেয়লণ্ড আৰু মেথিউ ক্ৰিষ্টোফাৰ ৰোমিয়ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে যোৱাবাৰৰ চেম্পিয়ন ৰামকুমাৰ ৰামানাথন আৰু ছাকেট মাইনেনীৰ যুটিটোৱে হাইনেক বাৰ্টন আৰু এৰিক ৱানছেল বৈমক 6-3, 6-3 ছেটত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। ৰামকুমাৰ আৰু ছাকেটৰ যুটিটো আজি ছেমিফাইনেলত ভাৰতৰ অনিৰুদ্ধ চন্দ্ৰশেখৰ আৰু টাইৱানৰ ৰে হোৰ বিৰুদ্ধে খেলিব। আফগানিস্তান আজি লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত হ'বলগীয়া ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন দিনৰ 2:30 আৰম্ভ হ'ব। ইপিনে পাকিস্তান আৰু বাংলাদেশৰ মাজৰ কালিৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। গোৱা ফুটবল ক্লাবে কালি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ISL ফুটবল প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব ফুটবল ক্লাবক 1-0 পৰাস্ত কৰে। গোৱাৰ হৈ কাৰ্ল মেক হিউগে বিজয়সূচক গলটো দিয়ে। গোৱা ফুটবল ক্লাবে বৰ্তমানলৈকে 22খন খেলৰ পৰা 45 পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত দ্বিতীয় স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰুজ্জীৱিত কৰি তুলি আহিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি দিল্লীত ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ৱান ডেৰ লেয়েনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে। বিত্ত সচিব তুহিন কান্ত পাণ্ডেক ভাৰতীয় প্ৰতিভূতি বিনিময় বোৰ্ড ছেবিৰ নতুন অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে আৰু ভাৰতৰ সিদ্ধান্ত বন্থিয়া আৰু পৰীক্ষিত সোমানীৰ যুটিটো বেংগালুৰু অপেন টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:50 শুনিবলৈ পাব।